নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ডিব্ৰুগড় মহানগৰৰ ফুলবাগানৰ সমীপত জেগাৰ্ছ পাৰ্ক আৰু কছাৰীঘাট শেহতীয়া কৈ ব্ৰহ্মপুত্ৰ তীব্ৰ খহনীয়াৰ কবলত পৰিছে। ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কালি খহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰতিৰোধৰ ব্যৱস্থাৰ বাবে বিভাগক নিৰ্দেশনা দিয়াৰ এদিন পাছতে আজি কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ আৰু জাহাজ পৰিবহণ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ষেত্ৰ পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ বাবে তৎকালীনভাৱে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই নিজেও আহি পেলাই গোটেই বিষয়টো চোৱা চিতা কৰিছে আৰু ততাতৈয়াকৈ কাম কৰাৰ বাবে বিভাগৰ অভিযন্তাৰ পৰা আৰম্ভ কৰি বিভিন্ন পৰ্যায়ে কৰ্মচাৰীসকলক নিৰ্দেশ দিছে। আমাৰ ডিব্ৰুগড় নগৰ নিগম তেখেতসকলৰ তৰফৰ পৰা গোটেই বিষয়টোৰ ক্ষেত্ৰত তেখেতসকলো জড়িত হৈ পেলাই চোৱা চিতা কৰি আছে। এই খহনীয়া ৰোধ কৰিবৰ বাবে আৰু ডিব্ৰুগড়ৰ ঐতিহাসিক চহৰখনক নিৰাপত্তা দিবৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা জলসম্পদ বিভাগৰ ততাতৈয়া তেখেতসকলে সিদ্ধান্ত লৈ ইতিমধ্যে দিনে নিশাই কাম কৰি আছে। 35,000 ইয়াত জিঅ'বেগ দি পেলাই এই গোটেই অঞ্চলটোক নিৰাপত্তা দিয়া হ'ব আৰু আগন্তুক দিনত ইয়াৰ স্থায়ী সমাধানৰ বাবে অধিক প্ৰকল্পৰ কাম হাতত লোৱা হ'ব।
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলৰ চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 14,025 হিতাধিকাৰীক 10,000 টকাকৈ চেক প্ৰদান কৰে। ইয়াৰে 7,770 মহিলা হিতাধিকাৰী গ্ৰামাঞ্চলৰ আৰু 6,248 নগৰাঞ্চলৰ হিতাধিকাৰী আছে। আজি চেক বিতৰণ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়ক উপস্থিত থাকে। ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি গ্ৰামোন্নয়ন অভিকৰণ কাৰ্যালয়ৰ চৌহদত পুনৰ নিৰ্মিত সোৱণশিৰি হাট উদ্বোধন কৰে। নাবাৰ্ড আৰু জিলা খনিজ ফাউণ্ডেশ্যন ট্ৰাষ্টৰ সহযোগত পুনৰ নিৰ্মিত এই হাটখনৰ উদ্বোধনী অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱিৰ প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰী শ্ৰীপেগুৱে ইয়াৰ জৰিয়তে আত্মসহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ সুবিধা প্ৰদানৰ লগতে স্থানীয় উৎপাদক তথা উদ্যোগীসকলে এখন নিৰ্ভৰযোগ্য মঞ্চ লাভ কৰিব বুলি প্ৰকাশ কৰে। মাজুলীত এইবাৰ শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ জুবিন গাৰ্গৰ নামত উচৰ্গা কৰা হ'ব। মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত এখন ৰাজহুৱা সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সভাখনত মাজুলীৰ 70খন ৰাসমঞ্চৰ প্ৰতিনিধি উপস্থিত থাকে। এইবাৰ মাজুলীবাসীয়ে দেৱালী উৎসৱতো আতচবাজী পৰিহাৰ কৰা মাটিৰ চাকিৰে পোহৰৰ উৎসৱ উদযাপন কৰি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাব বুলি একেখন বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খনৰ নাম জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰাৰ বাবে মাজুলীবাসীৰ মতামত বিচাৰিছিল। মাজুলীবাসীৰ সহমতত আজিৰ বৈঠকতে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নাম জুবিন গাৰ্গ সাংস্কৃতিক বিশ্ববিদ্যালয় ৰখা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তকাৰী গোটে আজি প্ৰয়াত শিল্পীগৰাকীৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছতে বিশেষ তদন্তকাৰী গোটে দুয়োগৰাকীকে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আদালতে অভিযুক্ত দেহৰক্ষী দ্বয়ত 5 দিনৰ বাবে তদন্তকাৰী গোটৰ জিম্মালৈ প্ৰেৰণ কৰে। দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বেংক একাউণ্টৰ যোগেদি বিগত বছৰত কোটি টকাৰ লেনদেন হোৱাটো ধৰা পৰিছিল। সেই সন্দৰ্ভত তদন্তকাৰী গোটটোৱে কেইবাদিনো ধৰি কৰা সোধা পোছাৰ অন্তত আজি দুয়োকে গ্ৰেপ্তাৰ কৰে। শিৱসাগৰ নগৰ শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত সংহত শিশু উন্নয়ন আঁচনিৰ সোণালী জয়ন্তী কাৰ্যসূচী আজি শিৱসাগৰ যুৱদৌল প্ৰেক্ষাগৃহত উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি তৰ্পণ, সম্বৰ্ধনা অনুষ্ঠান আদিৰে আৰম্ভণি হোৱা এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশ সন্দৰ্ভত আলোচনাৰো আয়োজন কৰা হয়। হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত আজি মহকুমা ভূমি পৰামৰ্শদাতা সমিতি আৰু সমজিলা ভূমি পৰামৰ্শদাতা সমিতি হোজাইৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনত হোজাইৰ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে অধ্যক্ষতা কৰে। সভাখনত আয়ুক্তগৰাকীৰ উপৰি হোজাইৰ সংশ্লিষ্ট বিভাগৰ ভালেমান বিষয়া কৰ্মচাৰী উপস্থিত থাকে। সন্ধিয়াৰ উজনি অসমৰ বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45